আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ৰিমন ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্ৰকাশ, ৰাজ্যৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগৰ মন্তব্য, দেশৰ 57টা সমষ্টিত কাইলৈ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী, আৰজেডিৰ নেতা লালুপ্ৰসাদ যাদৱৰ কাইলৈ ভাগ্য নিৰ্ণয়, বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা ছেত্ৰীৰ স্থান লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰিমন ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীমোদীয়ে প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ বাবে তেওঁ যথেষ্ট চিন্তিত বুলি প্ৰকাশ কৰে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সজাগ দৃষ্টি ৰখা বুলি মন্তব্য কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত ৰাজ্যসমূহলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও শ্ৰীমোদীয়ে লগতে কয়। ৰাজ্যৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগণনা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া ভোটগণনাৰ বাবে মুঠ 5,823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। শ্ৰীগোৱেলে কয় যে মুঠ 52টা ভোটগণনা কেন্দ্ৰত 1,941খন ভোটগণনা মেজৰ ব্যৱস্থা কৰা হৈছে। আনহাতে আজিৰ দিনটোৰে ৰাজ্যৰ 14গৰাকী ৰিটাৰ্ণিং বিষয়াই 1,28,299খন ডাকবেলত লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত সৰ্বাধিক সংখ্যক ডাকবেলত লাভ কৰা হৈছে। ইপিনে ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলাখনৰ বুধনৈ আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি দুটা গুৱাহাটী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গোৱালপাৰা পূব আৰু জলেশ্বৰ বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। তদুপলক্ষে দুয়োটা লোকসভা সমষ্টিৰ বিপৰীতে জিলাখনত থকা 4টা বিধানসভা সমষ্টিৰ ভোটগণনা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত স্থাপন কৰা বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অষ্টাদশ লোকসভা নিৰ্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পৰ্যায়ত 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ 908গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। কাইলৈ পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব। এই পৰ্যায়ত মুঠ 904গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সন্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদল, আৰজেডিৰ নেতা লালুপ্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, অভিনেত্ৰী কংগনা ৰাণাৱত আদি। সংশ্লিষ্ট অঞ্চলসমূহত স্বচ্ছ আৰু নিকা পদ্ধতিৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগসকলকে ধৰি প্ৰতিগৰাকী ভোটদাতাৰ ভোটদানৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে বিশ্ৰামস্থলৰে পৰা আৰম্ভ কৰি খোৱা পানীৰ সুব্যৱস্থা, দিব্যাংগ লোকসকলৰ যাতায়াতৰ সুচলতাৰ বাবে ৰেম্প, অনাময় ব্যৱস্থাকে ধৰি বিদ্যুৎ যোগান আদি সকলো দিশতে আয়োগে গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট সকলোকে গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভোটগ্ৰহণ হ'বলগীয়া অঞ্চলসমূহত উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি এৰাই চলিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাজ্যৰ 9খন জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ লগতে কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাগৰৰ ঘূৰ্ণীবতাহ হিমলৰ প্ৰভাৱত হোৱা প্ৰবল বৃষ্টিপাতৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত নগাঁও, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, পশ্চিম কাৰ্বি আংলং, হোজাই, গোলাঘাট, ডিমা হাছাও আৰু কাৰ্বি আংলঙত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বানৰ ফলত ৰাজ্যৰ 386খন গাঁৱৰ 2 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা অনুসৰি অচলভূত শিবিৰত 35,000ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শোণিতপুৰ বিশ্বনাথ ডিব্ৰুগড় কৰিমগঞ্জ কাছাৰ হাইলাকান্দি ডিমা হাছাও গোৱালপাৰা বঙাইগাঁও আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাত বিজুলী ঢেৰেকণীসহ প্ৰবল বৃষ্টিপাত হ'ব বুলি আগজাননী দিছে। অহা 1 জুনত প্ৰকাশ পাবলগীয়া প্ৰাক নিৰ্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব' বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া কমিউনিকেশ্যন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্ৰাক নিৰ্বাচনী সমীক্ষা বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জানিবলৈ দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2023-24 পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। সমবেত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনত আজিৰে পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে। যোৰহাট জিলাৰ মাটিনিগৰ চাহ বাগিচাৰ 9 নম্বৰ লাইনত আফ্ৰিকান শ্বোৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশু আইন 2009-6-1 ধাৰাৰ সংক্ৰামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিচাখনৰ 9 নম্বৰ লাইনক আফ্ৰিকান শ্বোৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচনা অনুসৰি নাগিনীজান চাহ বাগিচাৰ 9 নম্বৰ লাইনৰ পৰা 10 কিলোমিটাৰ এলেকাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান প্ৰদান, বিক্ৰী আদি কাৰ্য বন্ধ কৰিব লাগিব। চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বাৰ্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাব্য পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ সকলো সদস্যক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে অনাগত দিনত জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেওঁ আহান জনায়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাজপথত সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া পৰৱৰ্তী বাতৰিখনত প্ৰজন্ম চৌধুৰীৰ পৰা। দেশৰ আন প্ৰান্তৰ লগতে ৰাজ্যতো আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয়। ধপাত সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত এই দিৱস উপলক্ষে জিলাৰ স্বাস্থ্য বিভাগে স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি বিদ্যালয়ে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। কলকাতা জিলা স্বাস্থ্য বিভাগ আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় হাস্পতালেও এই দিৱস পালন কৰে। চিকিৎসা মহাবিদ্যালয়খনৰ উদ্যোগত এটা সমদল উলিওৱা হয়। ৰাইজৰ মাজত ধপাত বিৰোধী সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে উলিওৱা এই সমদলত চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগতো এই দিৱস পালন কৰা হয়। কৰিমগঞ্জ অসামৰিক হাস্পতালত আজি জিলা ধপাত নিয়ন্ত্ৰণ গোটে এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল ধপাত সেৱনৰ পৰা শিশু তথা কিশোৰ কিশোৰীসকলক সুৰক্ষা প্ৰদান কৰা। প্ৰধানকৈ যুৱ প্ৰজন্মক ধপাত সেৱনৰ জৰিয়তে হ'ব পৰা বিপদসমূহৰ বিষয়ে সজাগ কৰি তোলা আৰু ধপাতমুক্ত এখন স্বাস্থ্যকৰ সমাজ গঢ়াৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিফুৰ নাৰায়ণগঞ্জত থকা ৰংচিনৰ চাৰ্পৰ প্ৰেক্ষাগৃহত আজি বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰাৰ লগতে বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও জিলাতো আজি প্ৰতিখন বিদ্যালয়তে ভিন ভিন কাৰ্যসূচীৰে এই দিৱস পালন কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ধপাত বিৰোধী শপত বাক্য পাঠ কৰোৱা হয়। গুৱাহাটী ডঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু এটা স্বেচ্ছাসেৱী সংগঠনৰ যৌথ উদ্যোগত বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কৰ্কট প্ৰতিষ্ঠানৰ চৌহদত ধপাতৰ সৈতে বন্ধুত্ব শীৰ্ষক মুকাভিনয় প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ধপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। তথ্য অনুসৰি যোৱা 5 বছৰত ৰাজ্যত 1,94,000 লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে 1,14,000 লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে অসমত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ ভিতৰত 48% ধপাত সেৱন কৰে। ইফালে ধপাত সেৱনৰ অভ্যাস আঁতৰাবলৈ নিবনুৱা কৰ্কট প্ৰতিষ্ঠানে এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে। 1800-1123-56 নম্বৰলৈ ফোন কৰিলে ধপাত এৰিব বিচৰা ব্যক্তিগৰাকীক প্ৰতিষ্ঠানখনে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱশৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 26623225 নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। গুৱাহাটীৰ 10টা স্থানত খোৱাপানী যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে অহা 1 আৰু 2 জুনত খোৱাপানী যোগান বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে হৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তী, ৰিহাবাৰী, পি কে কাকতি ৰোড, মণিপুৰী বস্তি, বিবৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব। তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নিল পালে আজি জিলাখনৰ সূৰ্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ সৈতে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। সূৰ্যোদয়ৰ সঞ্চালকগৰাকী আয়ুক্ত শ্ৰীপালক শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। জিলা আয়ুক্তগৰাকীয়ে শিশুগৃহৰ শিশুসকলক পায়স বিতৰণ কৰাৰ লগতে আশ্ৰয় গৃহলৈ অহা যোৱা কৰা পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰো আশ্বাস প্ৰদান কৰে। মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। ষষ্ঠমানৰ পৰা দশমমান শ্ৰেণীৰ 152গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলে শুকান, ভিজা আৰু ঘৰুৱা বিপদজনক জাবৰক ঠাইতে পৃথক কৰি সঠিক ব্যৱস্থাপনাৰ জৰিয়তে জাবৰমুক্ত মাজুলী গঢ়াৰ শপত লয়। উল্লেখযোগ্য যে বেচৰকাৰী সংগঠনটোৱে দেশৰ বিভিন্ন ৰাজ্যত জাবৰ ব্যৱস্থাপনাৰ দিশত কাম কৰাৰ লগতে মাজুলীতো স্বচ্ছ মাজুলী মোৰ মাজুলী প্ৰকল্পৰ অধীনত যোৱা ফেব্ৰুৱাৰীৰ পৰা শুকান জাবৰ ব্যৱস্থাপনাৰ বাবে কাম কৰি আছে। আয়কৰ বিভাগে সাম্প্ৰতিক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বৰ্তমানলৈ অভিলেখ পৰিমাণৰ নগদ ধন 1100 কোটি টকা আৰু আলংকাৰ জব্দ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে 2019 চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ তুলনাত এই পৰিমাণ 182% অধিক। বিভাগীয় তথ্য অনুসৰি পূৰ্বৰ নিৰ্বাচনৰ সময়ত জব্দ কৰা নগদ ধনৰ পৰিমাণ আছিল 390 কোটি টকা। তিনিচুকীয়া জিলাৰ উন্নয়ন সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান লোৱাৰ লগতে তিনিচুকীয়াৰ উন্নয়নমূলক কামৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকখনত জিলাখনৰ সহকাৰী আয়ুক্ত, বিভিন্ন পৌৰসভা, নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া, বিভিন্ন বিভাগৰ মুৰববী বিষয়া উপস্থিত থাকে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও গাঁও পঞ্চায়তত আজিৰে পৰা 28 জুনলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত বিশাল সজাগতামূলক শিবিৰ অনুষ্ঠিত হৈছে। হিতাধিকাৰী কৃষকসকলৰ সুবিধাৰ্থে গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বেংক তথা সামূহিক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীয়ে কৃষকসকলক আঁচনি সম্বন্ধীয় বিভিন্ন সমস্যা সমাধানৰ বাবে সহায় কৰিব। যোৰহাট জিলাৰ তিয়ক গৰুৱাপথাৰ চাংমাই গাঁও নিবাসী নীলকান্ত বৰুৱাৰ আজি নিজৰ বাসভৱনত মৃত্যু হয়। মৃদংগ গায়ন বায়নৰ শিল্পী বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল 75 বছৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 16 জুনৰ পৰা হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জীয়ৰী উমা ছেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমোহৰ পৰিৱেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই উইকেট ৰক্ষক বেটাৰ উমাক শুভেচ্ছা জ্ঞাপন কৰে। ইপিনে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক প্ৰদীপ কোঁৱৰে খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে সহায় কৰি যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰিকেট শৃংখলাত ভাৰতৰ মহিলা দলটোৱে 3খন এদিনীয়া, 1খন টেষ্ট আৰু 3খন টি20 খেল খেলিব। উমা ছেত্ৰীৰ প্ৰথমবাৰ 2023 চনৰ জুন মাহৰ বাংলাদেশ ভ্ৰমণৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। উমা ছেত্ৰী চীনত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অন্যতম সদস্য আছিল। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ৰিমল ঘূৰ্ণীবতাহৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্ৰকাশ। ৰাজ্যৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা কেন্দ্ৰত অহা 4 জুনত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগৰ মন্তব্য। দেশৰ 57টা সমষ্টিত কালি সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিশ্বত হপাত বিৰোধী দিৱস উদযাপন আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা ছেত্ৰীৰ স্থান লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।